এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত ৰাজনৈতিক দলসমূহৰ ভোটদাতাক আকৰ্ষণৰ প্ৰচেষ্টা মিত্ৰতা কেন্দ্ৰিক আলোচনা অব্যাহত 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিলচৰ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ান সেতু কাইলৈ মুকলি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ 29,89,00,000 টকা ব্যয় সাপেক্ষ 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মুস্তাৱাক আজি ইৰাণৰ শীৰ্ষ নেতা হিচাপে নিযুক্তি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও দলসমূহে জনসাধাৰণৰ মাজলৈ গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বজালী জিলাৰ পৰা নলবাৰীলৈ সামৰি লয়। বজালীৰ বামাখাটা সত্ৰৰ পৰা নলবাৰীলৈ যাত্ৰা কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱাৰ উপৰি ভালেসংখ্যক দলীয় সদস্যই অংশগ্ৰহণ কৰে। ইপিনে কংগ্ৰেছ দলেও ৰাইজৰ মন জয় কৰাৰ বাবে সময় পৰিৱৰ্তন যাত্ৰা শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে। অসম গণ পৰিষদ দলৰ হৈ আজি অসম যুৱ পৰিষদে চাবুৱাত সমন্বয় সংকল্প যাত্ৰা উলিয়াই জনসাধাৰণক আকৰ্ষণৰ চেষ্টা কৰে। সমাগত বিধানসভা নিৰ্বাচনত কেইবাটাও বিৰোধী দলে মিত্ৰতা কৰাৰ চৰ্চা চলি আছিল যদিও ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সৈতে ৰাইজৰ দলে মিত্ৰতা নকৰাৰ সিদ্ধান্ত লৈছে। কালি দলটোৱে এটা বিবৃতিযোগে বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ লগতে কেইবাটাও সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে। বিভিন্ন ৰাজনৈতিক দলত নেতা কৰ্মী পদত্যাগ যোগদান আদিও অব্যাহত আছে। অগপৰ সদ্য পদত্যাগী নেতা জয়ন্ত খাউণ্ডে আজি নতুন দিল্লীত কংগ্ৰেছ দলত যোগ দিয়ে। যোগদানৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত শিলচৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে সেইদিনা শিলচৰত 3টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু 1টা প্ৰকল্প উদ্বোধন কৰিব। তেওঁ লগতে এখন সমাৱেশতো অংশ ল'ব। আজি প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি পৰিদৰ্শন কৰি বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী পাঁচগ্ৰামৰ পৰা বৰাপানীলৈ নিৰ্মাণ হ'বলগীয়া 22,864 কোটি টকা ব্যয় সাপেক্ষ এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্প সম্পূৰ্ণ হলে 4.5 ঘণ্টাৰ ভিতৰত শিলচৰৰ পৰা গুৱাহাটীলৈ যাতায়াত সম্ভৱ হ'ব। প্ৰধানমন্ত্ৰীয়ে কেপিটেল পইণ্টৰ পৰা ৰাংগীৰখাৰীলৈ 3.5 কিলোমিটাৰ দৈৰ্ঘৰ উড়ন সেতু আৰু শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত কৃষি মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব। এই সন্দৰ্ভত শিলচৰৰ পৰা আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আশীৰাণী দাসে এইদৰে কয়।
14 মাৰ্চ শিলচৰলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেইদিনা তেওঁ 3টা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু 1টা প্ৰকল্প উদ্বোধন কৰিব। আজি শিলচৰৰ বাইপাছত হ'বলগীয়া সভাস্থলী পৰিদৰ্শন কৰে বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়সহ প্ৰশাসনিক বিষয়াসকল। প্ৰধানমন্ত্ৰী মোদীয়ে 14 মাৰ্চত পাঁচগ্ৰামৰ পৰা বৰাপানীলৈ নিৰ্মাণ হ'বলগীয়া এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন, শিলচৰ চহৰৰ যানজঁটৰ পৰা উপশম পাবলৈ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰখাৰীলৈ প্ৰায় 3.5 কিলোমিটাৰ দৈৰ্ঘৰ উৰণীয়া সেতু নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে প্ৰধানমন্ত্ৰীয়ে বৰাক উপত্যকাত প্ৰথমখন কৃষি মহাবিদ্যালয় শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত 122 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। পিছত প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ হোৱা শিলচৰ বদৰপুৰ চোৰাইবাৰী ৰেলৱে বিদ্যুৎকৰণ প্ৰকল্পৰো উদ্বোধন কৰিব।
নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ন সেতুখন কাইলৈ মুকলি কৰা হ'ব। 5.5 কিলোমিটাৰ দৈৰ্ঘৰ সেতুখন 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। 2024 চনৰ 1 জানুৱাৰীত সেতুখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই উড়ন সেতুখন নিৰ্মাণৰ ফলত যানজঁট হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত সকাহ হ'ব বুলি আশা কৰা হৈছে। এই উড়ন সেতুখন মুকলি সন্দৰ্ভত এয়া আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰা।
গুৱাহাটী মহানগৰীৰ যোগাযোগ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন মাত্ৰা দি কাইলৈ নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ন সেতু মুকলি কৰা হ'ব। কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উড়ন সেতুখন মুকলি কৰিব। 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখনেই হৈছে মহানগৰীত এতিয়ালৈকে নিৰ্মাণ কৰা সৰ্বাধিক দীঘল উড়ন সেতু। উড়ন সেতুখন মুকলি হোৱাৰ লগে লগে মহানগৰবাসীৰ যাতায়াত ব্যৱস্থা অধিক সুচল হৈ পৰিব বুলি আশা কৰা হৈছে।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
অৰুণোদয় 3.0 মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত প্ৰায় 40 লাখ হিতাধিকাৰীৰ প্ৰত্যেককে প্ৰদান কৰা হ'ব মুঠ 9,000 টকাকৈ আৰ্থিক সাহায্য। অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰসভাৰ ৱাৰ্ড, VCDC, VDC, MAC আদি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত এই কাৰ্যসূচী সম্পন্ন কৰা হ'ব। নিজ নিজ এলেকাৰ সভাত উপস্থিত থাকক হিতাধিকাৰীসকল, আনন্দৰে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু।
তথ্যৰ জনসংযোগ সঞ্চালকালয়, অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 29,89,00,000 টকা ব্যয় সাপেক্ষ 4টা আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত 100খনকৈ বিচনাযুক্ত ছাত্ৰীনিবাস আৰু ছাত্ৰাবাস, 100খন বিচনাযুক্ত আৱাস আৰু নাৰ্ছৰ আৱাস আছে। প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত শ্ৰীমহিলাৰীয়ে এই প্ৰকল্পসমূহে ছাত্ৰ ছাত্ৰীসকলৰ থকাৰ অসুবিধা দূৰ কৰিব বুলি আশা প্ৰকাশ কৰে। তদুপৰি ইয়াৰ ফলত চিকিৎসা, শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ উন্নয়ন হ'ব বুলিও তেওঁ মন্তব্য কৰে।
মেডিকেল কলেজ আৰু হস্পিটেলৰ 4টা বিল্ডিং, বয়জ হোষ্টেল, নাৰ্ছ হোষ্টেল আৰু ষ্টাফ হোষ্টেল, এনেকুৱা 4টা বিল্ডিং ফাউণ্ডেশ্যন কৰিছোঁ আমি। এইটো চেৰিমনিয়েল যিটো ফাউণ্ডেশ্যন এইটো হৈ গ'ল। আৰু এই মেডিকেল কলেজ বা হস্পিটেল হিচাপে কিছু ডিপাৰ্টমেণ্টেল ষ্টাফৰ অভাৱ আছে আমি গম পাইছোঁ। সেইটো আমি এতিয়াতো ইলেকশ্যনৰ কাৰণে চবে বিজি, তো সেইটো মই কৈছোঁ যে ইলেকশ্যনটো যাব দিয়ক। মই সেইখিনি যিখিনি ষ্টাফ বা টেকনিকেল লাইনৰ ষ্টাফ বা যিকোনো সেইবিলাক সমস্যাৰ ওপৰত মই চিএম ছাৰৰ লগত ভালকৈ আলোচনা কৰি পেলাই সেইটো আমি আনিব পাৰিব।
বিটিচিৰ মুৰববীগৰাকীয়ে আজি চিৰাং জিলা বিজনী মহকুমাৰ উলুবাৰীত 5 কোটি টকা ব্যয় সাপেক্ষ বীৰ চিলাগাং বসুমতাৰী সোঁৱৰণী মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমহিলাৰীয়ে সাংবাদিকৰ আগত BPFৰ সংসদীয় বৰ্ডৰ এখন বৈঠক আজি হাউলিত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। এই বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি সম্পৰ্কত আলোচনা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। বিজেপিৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে। সংঘৰ্ষ জৰ্জৰ পশ্চিম এছিয়াত অস্থিৰ পৰিৱেশ বৰ্তমানো অব্যাহত আছে। ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যুৰ 9 দিনৰ পাছত আজি দেশখনে পৰৱৰ্তী নেতা হিচাপে প্ৰয়াত আলী খামেনীৰ পুত্ৰ মুস্তাৱাক নিযুক্তি দিয়ে। এই নিযুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইজৰাইলে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে। আজি পুৱা ইজৰাইলে ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডছ কুডছ বাহিনীৰ কামাণ্ডাৰসকলক লক্ষ্য কৰি দক্ষিণ লেবাননত পুনৰ আক্ৰমণ চলায়। ইজৰাইলৰ আক্ৰমণত লেবাননত মৃত্যু হোৱা লোকৰ সংখ্যা 400লৈ বৃদ্ধি পাইছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে আজি কয় যে দেশখনে তেহৰাণত ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ আৰু অন্যান্য নিৰাপত্তাৰ সৈতে জড়িত আন্তঃগাঁথনিক লক্ষ্য কৰি পুনৰ অভিযান আৰম্ভ কৰিছে। এই আক্ৰমণত IRGC-ৰ মুখ্য কাৰ্যালয়, প্ৰায় 50টা অস্ত্ৰ ভাণ্ডাৰ, এটা অন্তৰ্বৰ্তী নিৰাপত্তা কামাণ্ড চেণ্টাৰ ধবংস হৈছে বুলি ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে। ইফালে ইৰাণৰ এখন বিদ্যালয়ৰ কাষৰ নৌসেনাৰ ঘাটিক লক্ষ্য কৰি চলোৱা বিমান আক্ৰমণত এখন বিদ্যালয় ধবংস হয়। পশ্চিম এছিয়াৰ সংঘৰ্ষ জৰ্জৰ পৰিৱেশে বিশ্বজুৰি সৃষ্টি কৰা বিত্তীয় অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত আজি G7 দেশসমূহৰ বিত্তমন্ত্ৰীসকলে বৈঠকত মিলিত হৈ তেল আৰু খনিজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত পৰৱৰ্তী পৰিকল্পনা যুগুত কৰাৰ সম্ভাৱনা আছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চাইবাৰ আৰক্ষীয়ে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত মইনুল হক, মুন কলিতা, কংকন কলিতা, হীৰকজ্যোতি কলিতা আৰু মুস্তাকিম আহমেদৰ পৰা আৰক্ষীয়ে 1,000ৰো অধিক লোকৰ KYC নথি, 54খন বেংক পাছবুক, 10খন চেকবুক আৰু 1500খন চিম কাৰ্ড জব্দ কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এই লোককেইজনে অবৈধভাৱে হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ খুলি তাত নামভৰ্তিৰ অজুহাতত ভালে সংখ্যক মহিলাৰ পৰা নথি পত্ৰ সংগ্ৰহ কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অসম আৰক্ষী সেৱাত 6 নম্বৰ স্থান প্ৰাপক আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ অংশকালীন ঘোষিকা জেচমিন চুলতানা আৰু সংস্কৃতি মন্ত্ৰালয়ৰ অধীনৰ উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰীয় যুৱশিল্পী প্ৰতিভা বঁটা প্ৰাপক অংশকালীন ঘোষিকা ৰুজি মুদৈক আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰই সম্বৰ্ধনা জ্ঞাপন কৰে। কেন্দ্ৰৰ সন্মিলন কক্ষত আজি আয়োজিত অনুষ্ঠানত দুয়োগৰাকীকে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰৰ মুৰববী ৰবীন চন্দ্ৰ বড়ো, সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধাৰ প্ৰমুখ্যে কেন্দ্ৰটোৰ অনুষ্ঠান শাখা, অভিযান্ত্ৰিক শাখা, বাতৰি বিভাগ আৰু যুৱবাণী শাখাৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। সম্বৰ্ধনা গ্ৰহণ কৰি জেচমিন চুলতানাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাৰ ক্ষেত্ৰত আকাশবাণীৰ অভিজ্ঞতাই সহায় কৰিছে বুলি উল্লেখ কৰে। একেদৰে ৰুজি মুদৈয়েও আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ আদৰে যুৱবাণী শাখাৰ দায়িত্বত থকা অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে। এতিয়া আহক পৰৱৰ্তী বাতৰি শুনো অৰুণিমা গোস্বামীৰ পৰা।
অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 30 টকাকৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত দৈনিক মজুৰি 280 টকা আৰু বৰাক উপত্যকাত শ্ৰমিকসকলৰ মজুৰি দৈনিক 258 টকালৈ বৃদ্ধি পাব। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। চাহ বাগিচাৰ সৰ্বাংগীন উন্নয়ন আৰু শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে চাহ জনজাতি তথা আদিবাসী সম্প্ৰদায়ৰ সামগ্ৰিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে ভালেমান পদক্ষেপ লৈছে। এই অনুসৰি চৰকাৰে চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত 3% সংৰক্ষণ, 1.5 লাখৰো অধিক ছাত্ৰ ছাত্ৰীলৈ প্ৰাক প্ৰৱেশিকা আৰু প্ৰৱেশিকাৰ পৰৱৰ্তী সময়ত জলপানী, চাহ বাগিচা অঞ্চলত 120খন আদৰ্শ বিদ্যালয় স্থাপন, MBBS পাঠ্যক্ৰমত সংৰক্ষিত আসনৰ সংখ্যা 4লৈ বৃদ্ধিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। তদুপৰি চাহ বাগিচা অঞ্চলত 15খন চিকিৎসালয় স্থাপন, বিনামূলীয়া ঔষধ যোগান আৰু কমেও 240খন চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত কাইলৈ 9000 টকাকৈ প্ৰদান কৰা হ'ব। সমাজ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে মুঠ 3600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। এই উপলক্ষে 3800ৰো অধিক স্থানৰ গাঁও পৰিষদ উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু নগৰীয়া ৱাৰ্ডত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক ধনৰাশি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। কৃষি বিভাগৰ অভিযান্ত্ৰিক শাখাৰ কৃষি যান্ত্ৰিকীকৰণ উপ আঁচনিৰ অধীনত আজি বোকাখাটত কৃষিমন্ত্ৰী অতুল বৰাই কৃষিৰ ক্ষেত্ৰত প্ৰয়োজনীয় যান্ত্ৰিক সা সঁজুলি বিতৰণ কৰে। বোকাখাট সমজিলাৰ 60গৰাকী আবেদনকাৰী কৃষকক পাৱাৰ টিলাৰৰ দৰে যান্ত্ৰিক সঁজুলি বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগত বিগত সময়ছোৱাত বিজ্ঞানসন্মত উন্নয়ন সাধন হৈছে বুলি উল্লেখ কৰে। পশ্চিম এছিয়াত সৃষ্টি হোৱা পৰিস্থিতিক কেন্দ্ৰ কৰি বিৰোধী দলৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। লোকসভাৰ কাম কাজ দুবাৰকৈ স্থগিত হোৱাৰ পাছত বিয়লি 3 বজাত সদন পুনৰ মিলিত হোৱাত সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালে নিৰ্ধাৰিত সূচী অনুসৰি কংগ্ৰেছৰ সাংসদ মহম্মদ জাভেদক লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অপসাৰণৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ আহান জনায়। সেই সময়তে কংগ্ৰেছ, DMK, সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী দলৰ সদস্যসকলে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা বিচাৰি সদনৰ মজিয়ালৈ উঠি গৈ প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰীপালে বিষয়টো সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঃ এছ জয়শংকৰে সদনৰ শূন্যকালত বিবৃতি দিয়া বুলি উল্লেখ কৰি কয় যে বিষয়টো লৈ পুনৰ আলোচনাৰ অনুমতি দিয়া নহ'ব। হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সদন স্থগিত ঘোষণা কৰা হয়। বিএইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডঃ কুঞ্জ কুসুম কাকতিৰ কালি গুৱাহাটীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 76 বছৰ। শিক্ষা বিভাগৰ প্ৰবক্তা আৰু বিভাগীয় মুৰব্বী হিচাপে সেৱা আগবঢ়োৱাৰ পাছত তেওঁ 2004 চনৰ পৰা 2010 চনলৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত ৰাজনৈতিক দলসমূহৰ ভোটদাতাক আকৰ্ষণৰ প্ৰচেষ্টা, মিত্ৰতা কেন্দ্ৰিক আলোচনা অব্যাহত, 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিলচৰ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক, নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ন সেতু কাইলৈ মুকলি, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ 29.89 কোটি টকা ব্যয় সাপেক্ষ 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু আয়াতুল্লাহ আলী খামেনীৰ পুত্ৰ মুস্তাৱা কাজী ইৰাণৰ শীৰ্ষ নেতা হিচাপে নিযুক্তি।